চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
যিসু তোমাৰ অবিহনে আজি মোৰ জীৱন আৰু একো নিবিচাৰো। আজি মোৰ জীৱন আৰু একো নিবিচাৰো, যিচু তোমাৰ অবিহনে আজি মোৰে জীৱন, আৰু একো নিবিচাৰো, আৰু একো নিবিচাৰো, আৰু একো নিবিচাৰো।
পৰিত্ৰাতা প্ৰভু নাচৰতীয় যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ কেনে বাৰু? ঈশ্বৰৰ বচন বাইবেলে কৈছে যে ৰাতিপুৱাতে আনন্দ আহে। গীতমালাৰ 30 নম্বৰ গীতৰ 5 নম্বৰ পদত চাওক, কথাষাৰ একেবাৰে সঁচা নহয়নে প্ৰিয় শ্ৰোতা? এনেয়ে ৰাতিপুৱা ভাল লাগে, তাতে আকৌ ঈশ্বৰৰ দয়াত এয়া তেওঁৰ জীৱনদায়ক বাক্য শুনাৰ এটা সোণালী সুযোগ, ভালতেই আকৌ ভাল। ঈশ্বৰৰ কি দুগুণ আশীৰ্বাদ নহয়নে প্ৰিয় শ্ৰোতা? আপোনালোকৰ এই তাৎপৰ্যহীন দাসে প্ৰায়েই ভাবোঁ কেনেকৈ ঈশ্বৰে আমাৰ অসমীয়া মানুহখিনিক গভীৰভাৱে ভাল পায় আৰু সেয়ে কেনেকৈ ব্যয়বহুল মাধ্যম অনাতাঁৰৰ জৰিয়তেও তেওঁৰ পবিত্ৰ আৰু জীৱনদায়ক বচনৰ বাণী শুনাৰ ব্যৱস্থা কৰি দিছে। ঈশ্বৰৰ এই অনুগ্ৰহ প্ৰদান আমাৰ এই অসমৰ আমি অসমীয়া মানুহখিনিয়ে গ্ৰহণ কৰিব লাগে, কাৰণ এই সুযোগ আমাৰ বাবে সদায় নাথাকিবও পাৰে। জাতি উপজাতি ধৰ্ম আৰু বৰ্ণ নিৰ্বিশেষে সকলোৱে ঈশ্বৰৰ এই সত্য বচনলৈ কাণ পাতিব লাগে আন্তৰিকতাৰে। 20-22 মিনিটৰ এই সত্য বচন প্ৰচাৰ মনোযোগেৰে শুনিব লাগে। মনত ৰাখিব প্ৰিয় শ্ৰোতা, এয়া হৈছে ঈশ্বৰৰ বাক্যৰ প্ৰচাৰ, জীৱনৰ বাক্যৰ প্ৰচাৰ, সত্য বচনৰ প্ৰচাৰ। সৰ্বমানৱৰ পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টই কৈছে, চোৰে কেৱল চুৰ, বধ আৰু বিনাশ কৰিবলৈহে আহে, কিন্তু মই হলে তেওঁলোকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায় এই নিমিত্তে আহিলো। প্ৰিয় শ্ৰোতা, প্ৰভু যীশু আহিছিল যাতে মানুহে জীৱন পায়, তেওঁত বিশ্বাস কৰি জীৱন পায়। দয়া কৰি জীৱন লাভৰ বাবে পৰমেশ্বৰৰ এই বচনলৈ কাণ পাতক। আহক প্ৰাৰ্থনাৰে আজিৰ আলোচনাৰ পাতনি মেলোহক। আমি প্ৰাৰ্থনা কৰোঁহক। হে সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী আৰু সৰ্বসৃষ্টিৰ গৰাকী পৰম পবিত্ৰ মহান ঈশ্বৰ, আপোনাৰ পবিত্ৰ আৰু মহান নামৰ আমি প্ৰশংসা কৰোঁ। হে পৰমেশ্বৰ, আপুনি আমাৰ প্ৰশংসা, মান সমাদৰ আৰু সেৱা পূজা পাবৰ যোগ্য ঈশ্বৰ। আপুনি সকলো প্ৰভুবিলাকৰো প্ৰভু, আপোনাৰ ওপৰত আৰু কোনো নাই, এনেকি আপোনাৰ সমানো আৰু কোনো নাই। আপুনি অদ্বিতীয় ঈশ্বৰ, আপুনি অব্ৰাহামৰ ঈশ্বৰ, ইছহাকৰ ঈশ্বৰ, আপুনি জাকুবৰ ঈশ্বৰ। আপুনি দয়া কৰি আপোনাৰ পবিত্ৰ বচন শুনাৰ এই ব্যৱস্থা কৰি দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাওঁ হে ঈশ্বৰ। আপোনাক ধন্যবাদ দিছোঁ আপুনি আমাৰ অসমৰ অসমীয়া লোকক কৃপা দৃষ্টিৰে দৃষ্টি কৰাৰ বাবে। আপোনাৰ দয়া, আপোনাৰ অনুগ্ৰহ, আপোনাৰ ভালপোৱা আৰু পৰিত্ৰাণৰ কথা ভক্তি বচন শুনোতা প্ৰতিগৰাকী শ্ৰোতাই যেন মনে প্ৰাণে উপলব্ধি কৰে, বিশ্বাস কৰে আৰু আমাৰ সকলোৰেই পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টক নিজৰ নিজৰ পৰিত্ৰাতা আৰু প্ৰভুৰূপে যাতে গ্ৰহণ কৰিব পাৰে আপুনি এনে হ'বলৈ দিয়ক। হে ঈশ্বৰ, অসমৰ অসমীয়া লোক আপোনাৰ লোক হওক যাতে অসমত প্ৰকৃত শান্তি সম্প্ৰীতি স্থাপন হ'ব পাৰে, অসমখন সমৃদ্ধিশালী হৈ সৰ্বাংগ সুন্দৰ ঠাই হৈ পৰিব পাৰে। প্ৰাৰ্থনা কৰিছোঁ এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে আপুনি আমাৰ লগত থাকি আমাক পৰিচালিত কৰক আৰু আপোনাৰ বচন স্পষ্টভাৱে বুজিবলৈ আমাক সহায় কৰক, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। আহকচোন প্ৰিয় শ্ৰোতা, এতিয়া আমি দ্বিতীয় চমুৱেল পুস্তকখনৰ 6 নম্বৰ অধ্যায়টোৰ আলোচনা আৰম্ভ কৰোঁ। আপুনি বোধকৰোঁ ভাবিছে যে আমি এটা কথা ক'বলৈ আজি পাহৰি গ'লোঁ। সদায় আমি আপোনালোকক এটা অনুৰোধ জনাওঁ আৰু সেই অনুৰোধটো আজি জনাবলৈ পাহৰি যোৱা বুলি আপুনি ভাবিব পাৰে, কিন্তু পাহৰা নাই। প্ৰিয় শ্ৰোতা, সদায় কৰি অহাৰ দৰে আজিও আপোনালোকক অনুৰোধ কৰিব খুজিছোঁ, এই অনুষ্ঠান শুনি আপোনালোকে কেনে পাইছে তাকে জনাই, আপোনালোকৰ মতামত জনাই আমালৈ অনুগ্ৰহ কৰি চিঠি পত্ৰ লিখে যেন। আপোনালোকৰ কিবা সুধিবলগীয়া কথা থাকিলেও আমালৈ লিখিব পাৰে। আহক, এতিয়া আমি বাইবেল অধ্যয়নৰ বাবে আগবাঢ়োঁহক। এই দ্বিতীয় চমুৱেল পুস্তকৰ 6 নম্বৰ অধ্যায়টোৰ ঘটনাখিনিলৈ চাই অধ্যায়টোৰ নাম ঠিক কামটো বেঠিক ধৰণে কৰা বুলি দিব পাৰোঁ। কাৰণ নিয়ম চন্দুকখন লেবী বংশৰ কহাতীয়াসকলে কান্ধত কৈ বৈ নিব লাগে বুলি আদেশ দি থোৱা সত্ত্বেও দায়ুদ ৰজাই নিয়ম চন্দুকখন ৰথত তুলিহে চিউনলৈ আনিছিল। কহাতীয়াসকলে কান্ধত তুলি নিয়ম চন্দুকখন কঢ়িয়াব লাগে বুলি ঈশ্বৰে গণনা পুস্তকৰ 7 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদতেই আদেশ দি থৈছিল। ঈশ্বৰৰ নিয়ম চন্দুকখন স্থানান্তৰ কৰা দিনটো দায়ুদ ৰজাৰ জীৱনৰ এটা স্মৰণীয় দিন আছিল। তেওঁ মেৰখীয়া হৈ থকাৰ কালতেই চমুৱেল পুৰোহিতে তেওঁৰ মূৰত তেল বাকি দি অভিষেক কৰা দিন, তেওঁ গলিয়াথ বীৰটোক বধ কৰা দিন, নাইবা তেওঁ চৌলৰ হাতৰ পৰা ৰক্ষা পোৱা দিন, এইবোৰো তেওঁৰ জীৱনৰ স্মৰণীয় দিন আছিল নিশ্চয়। কিন্তু এইবোৰ আৰু এইবোৰৰে নিচিনা আনবোৰ স্মৰণীয় দিনৰ ভিতৰত ঈশ্বৰৰ নিয়ম চন্দুক এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত কৰা এই দিনটো আটাইবোৰ স্মৰণীয় দিনতকৈ অধিক স্মৰণীয় দিন আছিল। কিয় জানেনে প্ৰিয় শ্ৰোতা? কাৰণ এই নিয়ম চন্দুকখনে ঈশ্বৰৰ লোকৰ মাজত ঈশ্বৰৰ নিজৰ উপস্থিতিকেই বুজাইছিল, আৰু এই অধ্যায়টোত দায়ুদে ঈশ্বৰ জিহুৱাৰ পৰা সাহস পাই এই নিয়ম চন্দুকখন এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত কৰিছিল। প্ৰিয় শ্ৰোতা, এই নিয়ম চন্দুকৰ বিষয়ে আমি যাত্ৰা পুস্তক আৰু লেবিয়া পুস্তক অধ্যয়ন কৰোঁতেই বিশদভাৱে অধ্যয়ন কৰি আহিছো। এই নিয়ম চন্দুক ৰখা ঈশ্বৰৰ আবাস বা তম্বুৰ বিষয়ে অধ্যয়ন কৰিলে আপুনি এই বিষয়ে জানিব পাৰিব। আবাস বা তম্বুখনৰ বাহিৰ চোতালৰে পৰা আৰম্ভ কৰি আবাস বা তম্বুখনৰ ভিতৰত আছে হোম বলিৰ যজ্ঞবেদী, পিতলৰ প্ৰক্ষালন পাত্ৰ, পবিত্ৰ স্থান আৰু তম্বুটোৰ একেবাৰে শেষত অতি পবিত্ৰ স্থান। সেই অতি পবিত্ৰ স্থানতেই আছে নিয়ম চন্দুকখন আৰু লগতে পাপাবৰণখন। পুৰাতন বিধানত এই নিয়ম চন্দুকখনেই আমাৰ পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টৰ ছবি। নিয়ম চন্দুকখন কেৱল এখন চন্দুক আছিল, তাত কোনো যাদু নাছিল। কাঠ আৰু সোণেৰে তৈয়াৰী এইখন এখন বাকচ বা চন্দুক মাত্ৰ আছিল। সোণে তেওঁৰ দেৱত্ব বা ঐশ্বৰিকতাক বুজাইছিল আৰু কাঠে তেওঁৰ মানৱীয়তাক বুজাইছিল। এই নিয়ম চন্দুকখন আছিল প্ৰভু যীশুখ্ৰীষ্টৰ এখন ছবি। আন কথাত ক'বলৈ হ'লে এই নিয়ম চন্দুকখনে প্ৰভু যীশুখ্ৰীষ্টৰ ক্ষেত্ৰত এই ছবি অতি স্পষ্ট ৰূপত দেখুৱাইছিল যে তেওঁ সঁচাকৈ ঈশ্বৰ আছিল আৰু তেওঁ সঁচাকৈয়ে মানুহৰূপে জন্মগ্ৰহণ কৰিছিল। প্ৰিয় শ্ৰোতা, আপুনি যদি খবৰ ৰাখিছে তেন্তে আপুনি জানিব পাৰিব যে চমুৱেল পুৰোহিতৰ দিনত পলেষ্টিয়াবিলাকে এই নিয়ম চন্দুকখন হাত কৰি লৈছিল আৰু সেইখনক লৈ বহু অন্ধবিশ্বাসত ভুগিছিল। তেওঁলোকে সেই নিয়ম চন্দুকখন ইছৰাইলৰ মাজলৈ লৈ গৈ অবিনাদবৰ পথাৰত থৈ আহিছিল আৰু সেই নিয়ম চন্দুকখন 70 বছৰ কাল আছিল। কিন্তু দায়ুদে জিৰচালেমখন নিজৰ অধীনলৈ আনিছিল আৰু তেতিয়া তেওঁ সেই নিয়ম চন্দুকখন অবিনাদবৰ তাৰ পৰা জিৰচালেমলৈ আনিবলৈ ইচ্ছা কৰিছিল। কাৰণ তেওঁ জানিছিল যে নিয়ম চন্দুকখন ৰাখিবলৈ জিৰচালেমখনেই উপযুক্ত স্থান। কাৰণ নিয়ম চন্দুকখন ৰাখিবলৈ জিৰচালেমখনেই উপযুক্ত স্থান আছিল বুলিয়েই কেৱল নহয়, কিন্তু সেয়া ঈশ্বৰৰো মনোনীত স্থান আছিল। এই ক্ষেত্ৰত ঈশ্বৰে দায়ুদক কৈছিল, তোমাৰ ঈশ্বৰ যিহুৱাই যি ঠাই মনোনীত কৰিব সেই ঠাইত বছৰত 3 বাৰ খমিৰ নিদিয়া পৰ্বৰ সপ্তাহবোৰৰ মূৰকত হোৱা পৰ্বত আৰু পঁজা পৰ্বত তেওঁৰ আগত তেওঁৰ আটাই পুৰুষ উপস্থিত হ'ব, কিন্তু খালী হাতে তেওঁৰ আগত উপস্থিত হ'ব নালাগে। দ্বিতীয় বিৱৰণ 16 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদ। প্ৰিয় শ্ৰোতা, ইয়াৰ দ্বাৰা আমি জানিব পাৰোঁ যে দায়ুদ ৰজাৰ ঈশ্বৰৰ প্ৰতি ভালপোৱা আৰু আসক্তি বৰ গভীৰ আছিল আৰু সেয়ে তেওঁ ৰজা হ'বৰ পাছত ঈশ্বৰৰ নিয়ম চন্দুক সেইদৰে এঠাইত পৰি থকাটো সহ্য কৰিব পৰা নাছিল। আমি সেই শ্ৰেণী খ্ৰীষ্টীয় লোকৰ লগত নাই যিসকলে দায়ুদৰ কেৱল কলা ভাগটোকেহে দেখে আৰু তাৰ বাবে তেওঁক কেৱল সমালোচনাই কৰে। আমাৰ ইচ্ছা হয়, প্ৰিয় শ্ৰোতা, ডায়ুদৰ ঈশ্বৰৰ প্ৰতি যি গভীৰ আসক্তি আৰু ভালপোৱা আছিল, সিমান গভীৰ আসক্তি আৰু ভালপোৱা আমাৰ যদি সকলোৰে থাকিলেহেঁতেন কিমান আমি সুখী ব্যক্তি হ'ব পাৰিলোহেঁতেন। সময়ে সময়ে বৰ আন্তৰিকতাৰে তেওঁ ব্যক্তি কৰা উক্তিবোৰেই প্ৰমাণ কৰে যে ঈশ্বৰৰ প্ৰতি থকা তেওঁৰ আসক্তি আৰু ভালপোৱা কিমান গভীৰ আছিল। ডায়ুদে কৈছিল, মই মোৰ সমস্ত চিত্তেৰে যীহোৱাৰ ধন্যবাদ কৰিম। গীতমালাৰ 9 নম্বৰ গীতৰ 1 নম্বৰ পদ। তেওঁ আকৌ কৈছে, হে মোৰ মন, যীহোৱাক আশীৰ্বাদ কৰা। হে মোৰ অন্তৰত থকাবিলাক, তেওঁৰ পবিত্ৰ নামত আশীৰ্বাদ কৰা। গীতমালাৰ 103 নম্বৰ গীতৰ 1 নম্বৰ পদ। ঈশ্বৰৰ প্ৰতি ডায়ুদৰ এয়া কি গভীৰ অনুৰাগ আৰু ভালপোৱা! সেইকাৰণেই তেওঁ ঈশ্বৰৰ নিয়ম চন্দুকখন জিৰচালেমলৈ আনিছিল। সেই বিষয়ে আমি 2 চমুৱেলৰ 6 নম্বৰ অধ্যায়ত পঢ়িবলৈ পাওঁ। ইয়াত তেওঁৰ ভুলটো হৈছে ঠিক কামটো তেওঁ বেঠিক ধৰণে কৰাটোহে। অধ্যায়টোৰ 1:17 পদত নিয়ম চন্দুকৰ বিষয়ে 15 বাৰ উল্লেখ কৰা হৈছে। তাৰ পাছৰ পৰা পঢ়ি গ'লে আপুনি দেখিব যে অধ্যায়টোৰ মূল বিষয়বস্তুটো হৈছে নিয়ম চন্দুক। ইয়াৰে এই ইংগিত পোৱা যায় যে এই বিষয়টো ডায়ুদ ৰজাৰ প্ৰভু ঈশ্বৰৰ বাবে বৰ প্ৰয়োজনীয় বিষয় আছিল। আনকি গীতমালা পুস্তকৰ 11টা গীত জিৰচালেমলৈ ঈশ্বৰৰ নিয়ম চন্দুক কঢ়িয়াই অনা বিষয়টোক কেন্দ্ৰ কৰিয়েই ৰচনা কৰা হৈছে। কিন্তু ইয়াৰে ডায়ুদে কোনো অন্ধবিশ্বাসৰ কথা ইয়াত জনোৱা নাই। তেওঁ জানিছিল যে সেয়া কেৱল বাকচ বা চন্দুকহে আছিল। তেওঁ ভালদৰে জানিছিল ঈশ্বৰ ক'ত থাকে। সেয়ে গীতমালা 123 নম্বৰ গীতৰ 1 নম্বৰ পদত ডায়ুদে এনেদৰে কৈছিল, হে সৰগত নিবাস কৰোতা জনা, মই তোমালৈ মোৰ চকু তোলো। তেওঁ জানিছিল যে সৰগত থকা ঈশ্বৰৰ কাষ চাপিবলৈ এই নিয়ম চন্দুক এক এৰাব নোৱাৰা বা অপৰিহাৰ্য মাধ্যম। প্ৰভু যীশুখ্ৰীষ্টও আজি সেয়ে, তেওঁ এই মাধ্যম। ঈশ্বৰৰ গুৰিলৈ যাবলৈ যীশুখ্ৰীষ্ট মাধ্যমৰ জৰিয়তেই যাব লাগিব। এতিয়া আমি 1 নম্বৰ পদৰ পৰা চাই যাওঁ হওক ডায়ুদে কি কৰিব খুজিছে সেই বিষয়ে জানিবলৈ। 1 নম্বৰ পদৰ পৰা 3 নম্বৰ পদলৈ পঢ়িলেই আমি পাওঁ যে ডায়ুদে ঠিক কামটো বেঠিক ধৰণে কৰিছে। নিয়ম চন্দুকখন কেনেকৈ নিব লাগে তাকে জানিও ডায়ুদে তেনেকৈ নিনিলে। কোনোবাই ক'ব পাৰে, এহ বাদ দিয়ক, পলেষ্টিয়াসকলেও নিয়মৰ দৰে নিয়ম চন্দুকখন নিয়া নাছিল, তথাপি তেওঁলোকৰ একো হোৱা নাছিল। প্ৰিয় শ্ৰোতা, হয়, তেওঁলোকেও নিয়মৰ দৰে নিয়া নাছিল ঠিকেই, কাৰণ সেই নিয়ম চন্দুক তেওঁলোকৰ বাবে নাছিলো, আৰু তাৰোপৰি কেনেকৈ নিব লাগে তাকো তেওঁলোকে জনা নাছিল। জ্ঞানৰ পোহৰে দায়িত্ব বৃদ্ধি কৰে। আজি কোনোৱে যদি ভক্তিবচন অনুষ্ঠানৰ জৰিয়তে জীৱন লাভৰ বাবে বাইবেলৰ বাণী পায়ো তাক প্ৰত্যাখ্যান কৰিছে, তাৰ বাবে তেওঁ নিজেই দায়বদ্ধ হৈ ৰ'ব। কোনো গভীৰ জংগলৰ, কোনো দেশৰ, কোনো ভিতৰুৱা অঞ্চলৰ কোনো জাতিয়ে যদি আপোনাৰ আৰু মোৰ দৰে ঈশ্বৰৰ পৰিত্ৰাণৰ খবৰ পোৱা নাই, তেন্তে তেওঁলোকৰ বিষয়ে তৰ্ক বিতৰ্ক কৰিব নোৱাৰোঁ। কিন্তু আপুনি আৰু মই যদি আজি সেই শুভবাৰ্তা শুনিছোঁ, অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টৰ জৰিয়তে ঈশ্বৰৰ পৰিত্ৰাণৰ খবৰ শুনিছোঁ, কিন্তু তাক আমি অবিশ্বাস আৰু অগ্ৰাহ্য কৰিছোঁ, তেন্তে আমাৰ শেষ গতি সৰ্বনাশ। আমি নৰকলৈ অৰ্থাৎ অনন্ত মৃত্যু আৰু কল্পনাতীত যন্ত্ৰণাৰ স্থানলৈ নামি যাবলৈ বাট লৈছোঁ। এই কথা আপুনি আৰু মই শুনি ভাল নাপাব পাৰোঁ, কিন্তু ঈশ্বৰে কোনো মানুহৰ ভালপোৱা বা বেয়াৰ ভিত্তিত একো কাম নকৰে। এয়া ঈশ্বৰৰ বচনৰ অতি স্পষ্ট শিক্ষা। হয় প্ৰিয় শ্ৰোতা, ডায়ুদে নিয়ম চন্দুকখন জিৰচালেমলৈ আনিছিল, কিন্তু যিদৰে আনিবলৈ ঈশ্বৰে ইছৰাইল জাতিক নিৰ্দেশ দি থৈছিল সেইদৰে তেওঁ অনা নাছিল। অৰ্থাৎ ঠিক কাম এটা কৰিবলৈ সিদ্ধান্ত লৈ ডায়ুদে বেঠিক ধৰণে কামটো কৰিলে। প্ৰিয় শ্ৰোতা, ইয়াৰ পৰা আমি এটা আধ্যাত্মিক শিক্ষা আহৰণ কৰোঁ হওক। প্ৰভুৱে আজিও ইচ্ছা কৰে যেন কহাতীয়াসকলৰ দৰে তেওঁৰ শুভবাৰ্তা যেন আমি নিজেই বহন কৰোঁ। এই পাপে ভৰা জগতখনত পাপৰ শাস্তিৰ পৰা মুক্ত কৰোতা প্ৰভু যীশুখ্ৰীষ্টক আপুনি আৰু ময়েই আমাৰ কান্ধতকৈ নি হেৰুৱা আত্মাসকলৰ মাজত স্থাপন কৰিব লাগে। সেইটোৱেই ঈশ্বৰৰ নীতি। আন ধৰণে ঈশ্বৰে শুভবাৰ্তা প্ৰচাৰ কাৰ্য নকৰে। শুভবাৰ্তা ঘোষণা কৰিবলৈ তেওঁ তেওঁৰ সৰগৰ বাহিনী দেৱদূতসকলক ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন, নাইবা তেওঁ সৰগৰ পৰাই আকাশীবাণীৰ ৰূপত তেওঁৰ বাক্য প্ৰচাৰ কৰিব পাৰিলেহেঁতেন। কিন্তু নাই, তেওঁ তেনেকুৱা কৰা নাই, তেওঁ তেনেকুৱা নকৰেও। তেনেকুৱা কৰিলে ডায়ুদে নিয়ম চন্দুকখন ৰথত তুলি লৈ যোৱাৰ দৰে হলহেঁতেন। প্ৰভুৰ সন্তান যি আমিয়েই তেওঁৰ শুভবাৰ্তা আমাৰ কান্ধত কঢ়িয়াই নিবলৈ তেওঁৰ মনোনীত কহাতীয়া লোক। নিয়ম চন্দুকখন ডায়ুদে ৰথত কঢ়িয়াই ভুল কৰিছিল আৰু এই ভুলৰ বাবে তেওঁ সমস্যাটো পৰিছিল। পাঁচ নম্বৰ পদত চাওক, ডায়ুদ যে এগৰাকী ভাল সংগীতজ্ঞ আছিল তাক আমি ইয়াত দেখা পাওঁ। তেওঁ সংগীত বিশ্বাস কৰিছিল আৰু পৰ্যাপ্ত সংগীতসহ তেওঁ নিয়ম চন্দুকখন জিৰচালেমলৈ আনিছিল। ছয় আৰু সাত নম্বৰ পদৰ কথাখিনি বৰ গুৰুত্বপূৰ্ণ কথা। গৰু এহালে নিয়ম চন্দুক নিয়া ৰথখন টানিছিল। গৰুহালে পিছল খোৱাত নিয়ম চন্দুকখন চম্ভালিবলৈ উজ্জা নামৰ মানুহ এজনে হাত মেলি নিয়ম চন্দুকখনৰ ওপৰত হাত লগালে। উজ্জাৰ ওপৰত ঈশ্বৰৰ ক্ৰোধ জ্বলি উঠিল আৰু ঈশ্বৰৰ ক্ৰোধত বলি হৈ উজ্জাই ঠাইতেই মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল। উজ্জাৰ মৃত্যুত ভয় পাই ডায়ুদে নিয়ম চন্দুকখন নিজৰ ওচৰলৈ নিনি গাতিয়া ওবেদ ইডুমৰ ঘৰতেই থৈ যাবলগীয়া হৈছিল। কিয় বাৰু? কাৰণ ডায়ুদে ঠিক কাম এটা ঠিকমতে কৰা নাছিল। আঠ আৰু ন নম্বৰ পদত আমি পাওঁ যে উজ্জাৰ মৃত্যুত ডায়ুদৰ ঈশ্বৰৰ প্ৰতি অসন্তুষ্টি আৰু ভয় জন্মিছিল। ঈশ্বৰৰ প্ৰতি ভয় জন্মাটো নিশ্চয় খ্ৰীষ্টীয় আচৰণ, কাৰণ বাইবেলে কৈছে যে ঈশ্বৰলৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ। গীতমালাৰ এশ এঘাৰ নম্বৰ গীতৰ দহ নম্বৰ পদ। আজি আমি সকলোৱেই আচলতে ঈশ্বৰক ভয় কৰিবলৈ শিকিব লাগে। ঈশ্বৰ প্ৰেমময় সঁচা, কিন্তু আনহাতে ঈশ্বৰ ভয় ভক্তি নাজানি তেওঁৰ অহিতে পাপ কৰি থকা লোকৰ প্ৰতি তেওঁ ভয়ানক ঈশ্বৰ। ঈশ্বৰ ভয় ভক্তিকাৰী ডায়ুদে সেয়েহে ঈশ্বৰলৈ ভয় ৰাখি কৈছিল, যীহোৱাৰ চন্দুক মোৰ ওচৰলৈ কিদৰে আহিব। এতিয়া দহ নম্বৰ পদৰ পৰা পোন্ধৰ নম্বৰ পদলৈকে চাওকচোন। তাত আমি দেখিবলৈ পাওঁ যে ডায়ুদ ৰজাই চন্দুকখন নিজৰ নগৰলৈ আনিবলৈ দৃঢ়ভাৱে মনস্থ কৰিলে আৰু অনাৰ সুব্যৱস্থাও কৰিলে। কেনেকৈ নিব লাগে সেই বিষয়ে তেওঁ কিবা শিক্ষা গ্ৰহণ কৰিলেনে? নিশ্চয়। তেৰ নম্বৰ পদ চাওক, জিহুৱাৰ চন্দুক এইবাৰ মানুহে বৈ নিছিল। জিহুৱাৰ চন্দুক বৈ নিওঁতে ডায়ুদে নাচিছিল, হয় খুবেই নাচিছিল। কিন্তু আজিকালিৰ কোনো কোনো খ্ৰীষ্টীয় মৌলবাদীসকলৰ নাচ গানৰ প্ৰতি বৰ সংৰক্ষণশীল মনোভাৱ থাকে, কিন্তু ডায়ুদৰ এই নাচ গান আছিল ঈশ্বৰক প্ৰশংসা কৰাৰ, তেওঁক পূজা কৰাৰ। কিন্তু আজিকালিৰ জগতৰ সৰহভাগ নাচ গান সস্তীয়া ভাল পোৱা, ভাল নোপোৱাৰ আৰু যৌন উত্তেজনাৰ নাচ গান, সেইবোৰেৰে ঈশ্বৰ আৰাধনা কৰা নহয়, ছয়তানকহে পূজা কৰা হয়। ঈশ্বৰে আমাৰ মংগল কৰাত আমি প্ৰভুৰ নামত আনন্দ কৰিব লাগে, তেওঁৰ প্ৰশংসা গান কৰিব লাগে, জল আৰু আত্মাৰে বাপ্তিস্ম লোৱা মানুহৰ দৰে থাকিব লাগে, নেমুটেঙাৰ ৰসত বাপ্তিস্ম লোৱা মানুহৰ দৰে থাকিব লাগে। কিয়? ডায়ুদৰ অভিজ্ঞতা নেমুটেঙাৰ ৰসত বাপ্তিস্ম লোৱাৰ অভিজ্ঞতা নাছিল, কিন্তু প্ৰভুৰ সেৱা পূজা কৰাৰ অভিজ্ঞতা আছিল, আৰু সেইকাৰণেই প্ৰভুৰ গুণ কীৰ্তন কৰি তেওঁ নাচিছিল, বাগিছিল আৰু প্ৰভুৰ নামত আনন্দ উপভোগ কৰিছিল। কিন্তু ষোল্ল নম্বৰ পদত পঢ়িলে আমি পাওঁ যে চৌলৰ জীয়েক ডায়ুদৰ ঘৈণীয়েক মিখলে ডায়ুদৰ সেই নাচ গান আৰু আনন্দ উল্লাস পচন্দ কৰা নাছিল, তেওঁক নিজ মনৰ লোকৰূপেহে গণ্য কৰিছিল। সোতৰ নম্বৰ পদৰ পৰা ঊনৈশ নম্বৰ পদলৈ আমি ঈশ্বৰৰ সৈতে ডায়ুদৰ ব্যক্তিগত সম্বন্ধৰ কথাকেই দেখা পাওঁ। এই তিনিটা পদত আমি দেখিছো যে ডায়ুদে নিৰ্মাণ কৰা তম্বুত নিয়ম চন্দুকখন ভালদৰে ৰাখিছিল আৰু ঈশ্বৰৰ সেৱা পূজাৰ বাবে হোম বলি আৰু শান্তিৰ বলি উৎসৰ্গ কৰিছিল। হোম বলিয়ে প্ৰভু যীশুখ্ৰীষ্ট ব্যক্তিগৰাকীকেই বুজায় আৰু শান্তি বলিয়ে ডায়ুদৰ ঈশ্বৰে সৈতে থকা শান্তিকেই, অৰ্থাৎ ঈশ্বৰে সৈতে ডায়ুদৰ যি ঠিক সম্বন্ধ আছিল তাকে বুজাইছে। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ লগত আপোনাৰ ব্যক্তিগত সম্বন্ধ কেনেকুৱা? ঈশ্বৰে সৈতে আপোনাৰ সম্বন্ধ ঠিক কৰা হৈছেনে? আন কথাত, ঈশ্বৰে সৈতে আপুনি শান্তিত আছেনে? মনত ৰাখিব, ঈশ্বৰৰ সৈতে আপুনি আপোনাৰ সম্বন্ধ ঠিক কৰা মানেই ঈশ্বৰে সৈতে আপোনাৰ শান্তি স্থাপিত হোৱাক বুজায়। বিশ নম্বৰ পদত আমি পাওঁ মিখলে দায়ুদক ইটিকিং কৰা কথাকৈ নিন্দা কৰাৰ বিষয়ে। ইয়াত বিবস্ত্ৰ হোৱা মানে দায়ুদে ৰাজবস্ত্ৰ সোলোকাই আনবিলাক সাধাৰণ মানুহৰ দৰে শোভাযাত্ৰা আৰু নাচন বাগনত অংশগ্ৰহণ কৰাকে বুজায়। দায়ুদে সাধাৰণ মানুহৰ লগত মিলিজুলি প্ৰভুৰ নামত নাচ গান কৰি প্ৰভুৰ বন্দনা কৰা কথাটো মিখলে পচন্দ কৰা নাছিল। তাইৰ মতে দায়ুদে ৰাতি বাহিৰ হোৱা হুদু চৰাইটোৰ দৰে ওলাই নিজৰ উচ্চ মৰ্যাদা বজাই ৰাখি ৰজাৰ দৰে গৰ্ব আৰু অনৰ্থক গাম্ভীৰ্যতাৰে ঈশ্বৰৰ বন্দনা কৰিব লাগিছিল। আজিও বহুতো লোকে তেনেকুৱা কৰে, কিন্তু এনেকুৱা লোকৰ পৰা আমি সাৱধান থকা উচিত, কাৰণ এনেকুৱা লোক বহু সময়ত হয় বগলী ভকতৰ নিচিনা লোক, বৰ বিপদজনক। দায়ুদে আনন্দ কৰিছিল কাৰণ ঈশ্বৰে তেওঁক মনোনীত কৰিছিল। তেওঁ আনন্দ কৰিছিল কাৰণ ঈশ্বৰৰ সৈতে তেওঁৰ মধুৰ সম্বন্ধ আছিল, আৰু তেওঁ আনন্দ কৰিছিল, উল্লাস কৰিছিল সাধাৰণ মানুহবোৰৰ নিচিনাকৈ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আজি প্ৰভু যীশুখ্ৰীষ্টক আপোনাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি তেওঁতেই আনন্দ কৰিবলৈ শিকিছেনে? আপোনাৰ জীৱনত বাৰু সেই আনন্দ আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100১।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100১। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।